আকাশবাণী গুৱাহাটী। দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি বিভিন্ন জিলা প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। আলফা স্বাধীনকে ধৰি কেইবাটাও উগ্ৰপন্থী সংগঠনে এইবাৰ স্বাধীনতা দিৱস বৰ্জনৰ আহান জনোৱাৰ পাছত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। স্বাধীনতা দিৱসৰ সময়ছোৱাত যাতে উগ্ৰপন্থী সংগঠনসমূহে কোনোধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে উজনি অসমৰ লগতে গুৱাহাটী মহানগৰী আৰু নামনি অসমৰ বিভিন্ন স্থানত আৰক্ষীয়ে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। প্ৰতিকূল বতৰৰ মাজতো স্বাধীনতা দিৱস উদযাপনৰ বাবে আৰক্ষী, অৰ্ধসামৰিক বাহিনী, গৃহৰক্ষী বাহিনীকে ধৰি স্কাউট গাইডৰ দলে প্ৰতিদিনে পেৰেডৰ অনুশীলন চলাই আছে। স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত কাছাৰ জিলা প্ৰশাসনে সীমান্ত সুৰক্ষা আৰু আইন শৃংখলা বজাই ৰাখিবলৈ ভাৰত বাংলাদেশ সীমান্তত যাতায়াত আৰু কিছু পণ্য সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। সেই অনুসৰি জিলাখনৰ ভাৰত বাংলাদেশ সীমান্তৰ 1 কিলোমিটাৰ এলেকাত সূৰ্যাস্তৰ পৰা সূৰ্যোদয়লৈকে কোনো লোকে আহ যাহ কৰিব নোৱাৰিব। নিশাৰ ভাগত সুৰমা নদী আৰু ইয়াৰ ওখপাৰত নাও চলাচলত বাধা আৰোপ কৰা হৈছে। মানকাছাৰ বাংলাদেশ সীমান্তৱৰ্তী বৰাইৰ আলগাটো আৰক্ষীয়ে ব্ৰহ্মপুত্ৰ নদীত নাৱেৰে সুৰক্ষা ব্যৱস্থাৰ ওপৰত চোকা দৃষ্টি ৰাখিছে। গুৱাহাটীৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানে চিকিৎসাৰ বিভিন্ন ক্ষেত্ৰত কালিৰে পৰা কাৰ্যকৰী হোৱাকৈ মাচুল বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। চিকিৎসা প্ৰতিষ্ঠানখনে জাননী অবিহনে হঠাৎ 10 গুণ পৰ্যন্ত চিকিৎসা মাচুল বৃদ্ধি কৰাত ৰোগী আৰু অভিভাৱকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পূৰ্বতে চিকিৎসা প্ৰতিষ্ঠানখনত পঞ্জীয়ন মাচুল 100 টকা আছিল যদিও বৰ্তমান এই মাচুল 360 টকালৈ বৃদ্ধি কৰা হৈছে। একেদৰে জেনেৰেল বেডৰ ভাড়া 200 টকাৰ পৰা 1500 টকালৈ বৃদ্ধি কৰা হৈছে। এজনীয়া কেবিনৰ ভাড়া 3000 টকাৰ পৰা 4500 টকালৈ, শ্বেয়াৰিং কেবিন 2000 টকাৰ পৰা 3000 টকালৈ আৰু ICUৰ ভাড়া 1500 টকাৰ পৰা 4000 টকালৈ বৃদ্ধি কৰা হৈছে। তেজ পৰীক্ষাৰ মাচুল 1200 টকাৰ পৰা 2400 টকালৈ আৰু চিটি স্কেনৰ মাচুল 4500 টকাৰ পৰা 6500 টকালৈ বৃদ্ধি কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত পূৰ্বতে ৰোগীৰ বাবে কেমো বিনামূলীয়া আছিল যদিও এতিয়াৰে পৰা 8টাতকৈ অধিক ব্যয়বহুল বিনামূলীয়া কেমো ৰোগীক দিয়া বন্ধ কৰা হৈছে। ইয়াৰ পৰিৱৰ্তে ৰোগীসকলে এই কেমো নিজাববীয়াকৈ ক্ৰয় কৰিব লাগিব। আনহাতে চিকিৎসা প্ৰতিষ্ঠানখনত ৰোগী ভৰ্তি হোৱাৰ সময়ত 10,000 টকা আগধন হিচাপে জমা দিব লাগিব। অৱশ্যে চিকিৎসালয়খনৰ কৰ্তৃপক্ষই হঠাৎ চিকিৎসা মাচুল বৃদ্ধি কৰিবলগীয়া হোৱা সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে। যোৱা 2 আগষ্টৰ পৰা কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত প্ৰশাসনে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰাজ্য চৰকাৰে ঘৰে ঘৰে তিৰংগ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি তিৰংগ সমলয় কাৰ্যসূচী, সমদল আদিৰ আয়োজন কৰিছে। যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে আজি যোৰহাট মণ্ডল সমিতিয়ে আয়োজন কৰা ঘৰে ঘৰে তিৰংগ কাৰ্যসূচীত ভাগ লয়। বিজেপিৰ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এই উপলক্ষে আজি বিয়লি আয়োজন কৰা কাৰ্যসূচীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ কেইবাটাও অঞ্চল কৃত্ৰিম বানত বুৰ গৈছে। মহানগৰীখনৰ নবীন নগৰ, অনিল নগৰ, লেম্বৰোড, ৰুক্মিণীগাঁও, হাতীগাঁও, ৰুক্মিণী নগৰ, ৰাজগড়, চানমাৰী আদি অঞ্চলত হোৱা বানৰ ফলত পুৱাৰে পৰা যাতায়াত ব্যাহত হৈ পৰিছে। বিভিন্ন স্থানতো পদপথসমূহ পানীত বুৰ যোৱাৰ ফলত জনসাধাৰণৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই স্বাধীনতাৰ 78 বছৰ পূৰ্ণ হোৱা উপলক্ষে প্ৰচাৰ কৰি অহা অনুষ্ঠানমালাৰ অংশ হিচাপে অহা 16 আগষ্ট শনিবাৰে নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। স্বাধীনতাৰ প্ৰত্যাশা, কি পালো কি নাপালো শীৰ্ষক এই অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন স্থানৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে স্বৰাজোত্তৰ কালৰ অভিজ্ঞতা ব্যক্ত কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। ৰহা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ গজেন্দ্ৰ মোহন দেৱ শৰ্মা আৰু তেওঁৰ পন্নী আজি পুৱা এটা পথ দুৰ্ঘটনাত কামৰূপ জিলাৰ খেত্ৰীত দেহাৱসান ঘটে। দুৰ্ঘটনাত তেওঁৰ 8 বছৰীয়া কন্যাও আহত হয় আৰু বৰ্তমান গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।